নমস্কাৰ, মই জ্যোতিষ্ক ৰঞ্জন গোস্বামী, 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিৰ মই নিৰ্দলীয় প্ৰাৰ্থী। EVMৰ 8 নম্বৰত মোৰ প্ৰতীক চিহ্নটো আছে, মোৰ প্ৰতীক চিহ্নটো হ'ল টায়াৰ। আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভক্তি টায়াৰ চিম্বলত দান কৰি মোক জয়যুক্ত কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদৰে জ্যোতিষ্ক ৰঞ্জন গোস্বামী, 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টি, নিৰ্দলীয় প্ৰাৰ্থী। ধন্যবাদ।